প্ৰথম চমুৱেল আঠ অধ্যায়। ইজৰাইলসকলে ৰজা বিচৰা। চমুৱেল বৃদ্ধ হোৱাৰ পাছত তেওঁ পুত্ৰসকলক ইজৰাইলৰ ওপৰত তেওঁ বিচাৰকৰ্তা নিযুক্তি কৰিলে। তেওঁ প্ৰথম পুত্ৰৰ নাম জুৱেল, দ্বিতীয় পুত্ৰৰ নাম অবিয়া আছিল। তেওঁলোকে বেৰচেবাত বিচাৰ কৰিছিল। তেওঁ পুত্ৰসকল পিতৃৰ পথত চলা নাছিল, কিন্তু অসৎ পথত চলিছিল। তেওঁলোকে ভেটি খাই অন্যায় বিচাৰ কৰিছিল। সেইকাৰণে ইজৰাইলৰ বৃদ্ধ লোকসকলে চমুৱেলক লগ ধৰিবলৈ ৰামালৈ আহিল। তেওঁলোকে চমুৱেলক ক'লে, চাওক, আপুনি বৃদ্ধ হৈছে আৰু আপোনাৰ পুত্ৰসকল আপোনাৰ পথত চলা নাই, সেয়ে অন্যান্য দেশৰ দৰে আমাৰো বিচাৰ কৰিবলৈ আপুনি আমাৰ ওপৰত এজন ৰজা নিযুক্তি কৰি দিয়ক। যি সময়ত তেওঁলোকে কৈছিল, আমাৰ বিচাৰ কৰিবলৈ আমাক এজন ৰজা দিয়ক, সেই সময়ত চমুৱেলে অসন্তুষ্ট হৈ যীহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যীহোৱাই চমুৱেলক ক'লে, এই লোকসকলে তোমাৰ আগত যি যি কথা কৈছে, সেই সকলো কথা শুনা, কিয়নো সিহঁতে যে তোমাক অগ্ৰাহ্য কৰিলে এনে নহয়, কিন্তু মই যেন সিহঁতৰ ওপৰত ৰাজত্ব নকৰোঁ, এই আখৰেৰে মোকেই অগ্ৰাহ্য কৰিলে। মই মিছৰৰ পৰা সিহঁতক বাহিৰ কৰি অনা দিনৰে পৰা আজিলৈকে সিহঁতে মোলৈ যেনেকৈ ব্যৱহাৰ কৰি আহিছে, অৰ্থাৎ মোক ত্যাগ কৰি অন্যান্য দেৱতাবোৰক পূজা কৰি আহিছে, তেনেকৈ তোমালৈকো একেই ব্যৱহাৰ কৰিছে। সেয়েহে এতিয়া সিহঁতৰ কথা শুনা, কিন্তু নম্ৰভাৱে সিহঁতক সাৱধান কৰা, আৰু সিহঁতৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব, সেই ৰজাৰ নিয়ম প্ৰণালী সিহঁতক বুজাই দিয়া। তাৰ পাছত যি লোকসকলে চমুৱেলক ৰজা খুজিছিল, তেওঁলোকৰ আগত তেওঁ জিহুৱাৰ সেই সকলো কথা জনালে আৰু ক'লে, তোমালোকৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব, তেওঁৰ নিয়ম প্ৰণালী এইদৰে হ'ব। তোমালোকৰ পুত্ৰসকলক নিজৰ ৰথ আৰু ঘোঁৰাৰ ওপৰত নিযুক্ত কৰিব, আৰু সিহঁত তেওঁ ৰথৰ আগে আগে দৌৰি যাব, আৰু তেওঁ সিহঁতক নিজৰ সহস্ৰপতি পঞ্চাশপতি পাতিব, আৰু নিজৰ মাটিত হাল বাবলৈ, শস্য দাবলৈ আৰু যুদ্ধৰ অস্ত্ৰ ও ৰথৰ সঁজুলি গঢ়াবলৈ নিযুক্তি কৰি ল'ব। তেওঁ আপোনালোকৰ জীয়ৰী সকলোকো সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবলৈ, ৰান্ধিবলৈ আৰু চোলাত ফেঁকি খাদ্য বনাবলৈ ব্যৱহাৰ কৰিব। তেওঁ উত্তম শস্য ক্ষেত্ৰ, দ্ৰাক্ষাবাৰী আৰু জীত গছৰ বাগিচাবোৰ তোমালোকৰ পৰা লৈ নিজ দাসসকলক দিব। তোমালোকৰ শস্যৰ আৰু দ্ৰাক্ষাবাৰীৰ ফলৰ দহ ভাগৰ এভাগ লৈ নিজৰ কৰ্মচাৰী আৰু দাসসকলক দিব। তেওঁ তোমালোকৰ পুৰুষ আৰু মহিলা দাসসকলক ল'ব, আৰু সকলোতকৈ উত্তম ডেকা পুৰুষসকলক আৰু গাধবোৰকো লৈ নিজৰ কামত লগাব। তেওঁ তোমালোকৰ মেৰচাক আৰু ছাগলীবোৰৰ দহ ভাগৰ এভাগ ল'ব, আৰু তোমালোক তেওঁ বন্দী হ'বা। সেইদিনা তোমালোকে নিজে মনোনীত কৰি লোৱা ৰজাৰ কাৰণে কান্দিবা, কিন্তু জিহুৱাই সেইদিনা তোমালোকক উত্তৰ নিদিব। কিন্তু লোকসকলে চমুৱেলৰ কথা নামানিলে। তেওঁলোকে তেওঁক ক'লে, নহয় নহয়, আমাৰ ওপৰত এজন ৰজা হ'বই লাগিব। আমি আন জাতিৰ দৰে হ'বলৈ, আমাৰ বিচাৰ কৰিবলৈ আৰু আমাৰ আগে আগে গৈ আমাৰ পক্ষে যুদ্ধ কৰিবলৈ আমাক এজন ৰজা লাগে। তাৰ পাছত চমুৱেলে লোকসকলৰ সকলো কথা শুনি পুনৰ সেই কথা জিহুৱাক জনালে। জিহুৱাই চমুৱেলক ক'লে, তুমি লোকসকলৰ কথা শুনা আৰু তেওঁলোকৰ ওপৰত এজন ৰজা পাতি দিয়া। তাৰ পাছত চমুৱেলে ইজৰাইলৰ লোকসকলক ক'লে, প্ৰত্যেকজনে নিজৰ নিজৰ নগৰলৈ যাবই লাগিব।